গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিকাশৰ অনুৰূপ গতি অব্যাহত থাকিলে অসমে দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰকাশ। সৰ্বভাৰতীয় ব্যাঘ্ৰ গণনা 2026ৰ অংশ হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানত বাঘ গণনা অব্যাহত। শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজি দ্বিতীয় দিনৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান। বিভাগীয় নিৰ্দেশ অমান্য কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ 38গৰাকী অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি। আৰু অসম গ্ৰন্থমেলাৰ আজি সামৰণিৰ দিনা অগণন লোকৰ সমাগম। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। বিগত কেইবছৰমানত ৰাজ্যখনত কৃষি, উদ্যমিতা আৰু সমাজ কল্যাণকে ধৰি প্ৰতিটো খণ্ডত যথেষ্ট বিকাশ হৈছে আৰু বিকাশৰ এই গতি 10 বছৰলৈ অব্যাহত থাকিলে অসমে দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।
অসমত আপোনালোকে জানে যে 10 বছৰ আমি 8.5 লাখ মেট্ৰিক টন ধান কিনিছো। তাৰ লগে লগে পৰ্যটন অসমত অভূতপূৰ্বভাৱে বাঢ়িছে। অসমত উদ্যোগীকৰণৰ ধাৰা এটাও আৰম্ভ হৈছে আৰু অসমত বিভিন্ন ধৰণৰ প্ৰডাক্ট আজিকালি অসমৰ মানুহে বনায় আৰু বিশ্বৰ বজাৰবিলাকো লাহে লাহে দখল কৰিব আৰম্ভ কৰিছে। 2015ৰ পৰা যদি চাব যাওঁ, বিশেষ কৰি 2020-25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% গ্ৰ'থ হৈছে। ইয়াক যদি আমি অহা 10 বছৰ মেইনটেইন ৰাখিব পাৰোঁ, এতিয়া আমাৰ ভাৰতত স্থান হ'ল 16 নম্বৰ বা 17 নম্বৰ, আমি 10লৈকে আগুৱাই যাব পাৰোঁ।
মুখ্যমন্ত্ৰীয়ে আজি বোকাখাত বিধানসভা সমষ্টিৰ অধীনৰ আত্মসহায়ক গোটৰ 27,166গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকা চেক বিতৰণ কৰে। তেওঁ কয় যে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাই ৰাজ্য চৰকাৰৰ মূল লক্ষ্য। বোকাখাটৰ জেনেৰেল ষ্টেডিয়ামত আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাজ্যৰ 55টা সমষ্টিত আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰিছে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ দাসাৰ লগতে বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগেয়ে অঞ্চলটোত লোক নিৰ্মাণ বিভাগৰ অধীনত পথ আৰু গৃহ, জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ 22টা প্ৰকল্প উদ্বোধন কৰে। জলসিঞ্চন বিভাগৰ অধীনত 77.55 কোটি ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া 18টা প্ৰকল্প আজি মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে। ব্যাঘ্ৰ গণনা 2026ৰ অংশ হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানতো বাঘ গণনা চলি আছে। যোৱা মাহৰ শেষভাগৰ পৰা আৰম্ভ হোৱা বাঘ গণনা প্ৰক্ৰিয়া এই মাহৰ শেষলৈ চলিব। মানস ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ বাঁহবাৰী, ভূঞাপাৰা, পানবাৰী আৰু কুকলুঙকে ধৰি মুঠ 4টা সংমণ্ডলত বিভাগীয় লোকসকলৰ তত্বাৱধানত ট্ৰেপিং কেমেৰা স্থাপন কৰি বাঘ গণনা কৰি থকা হৈছে। এই গণনা প্ৰক্ৰিয়াৰ অন্তত মানস ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত বাঘৰ সংখ্যা চলিত বছৰত কিমান বৃদ্ধি পালে সেই তথ্য প্ৰকাশ কৰা হ'ব। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে মানস ব্যাঘ্ৰ প্ৰকল্পত বাঘ গণনাৰ বাবে মুঠ 400টা কেমেৰা সংস্থাপন কৰা হৈছে আৰু পূৰ্বৰ তুলনাত বাঘৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে।
যিটো অল ইণ্ডিয়া টাইগাৰ এষ্টিমেশ্যন বুলি কয় AIT 2026 ষ্টাৰ্ট হৈছে, সেই হিচাপে আমাৰো মানস টাইগাৰ ৰিজাৰ্ভত আমি কেমেৰা ট্ৰেপিঙৰ ছিষ্টেম, যিটো আমি ছিষ্টেমেটিক ছাৰ্ভে হয়, আমি কেমেৰা ট্ৰেপ চল কৰিছোঁ জেগাই জেগাই আমাৰ স্পেচিফিক লোকেশ্যনত। আশা কৰিছোঁ আমাৰ ৰিজাল্ট এতিয়ালৈকে অহা নাই, ৰিজাল্ট আহোঁতে অলপ সময় লাগিব। তো এইখিনি গোটেই আমি ডাটাখিনি আকৌ কম্পাইল কৰি WAI ফালে পঠাম, তো তাৰ পৰা গোটেই ডাটাখিনি আমাৰ হৈ আহিব, তেতিয়াহে আমি একচুৱেল হেৰিটো গম পাম। তো আমি লাষ্ট আমাৰ ডিচেম্বৰত ষ্টাৰ্ট হৈছে, আমাৰ জানুৱাৰী শেষলৈকে চলিব।
অসম বিধানসভাৰ উন্নয়ন বিভাগৰ সৈতে জড়িত স্থায়ী সমিতিয়ে আজি তিনিচুকীয়া জিলাৰ বিভিন্ন বিভাগৰ অধীনৰ আঁচনিৰ কাম কাজ পৰিদৰ্শন কৰে। কালি সন্ধিয়া তিনিচুকীয়াত উপস্থিত হোৱা 5গৰাকী বিধায়কৰ দলটোৱে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু পঞ্চদশ বিত্ত আয়োগৰ অনুদানৰ ধনেৰে নিৰ্মিত বিদ্যালয় ভৱন পৰিদৰ্শন কৰে। তেওঁলোকে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা শুকান পুখুৰীত নিৰ্মিত জগন্নাথ দক্ষতা বিকাশ আৰু সমূহীয়া ভৱন, অসম শক্তি বিতৰণ প্ৰতিষ্ঠানৰ দ্বাৰা স্থাপিত বিদ্যুৎ উপকেন্দ্ৰ আৰু শ্ৰীপুৰ টিংৰাই তিনিচুকীয়া পৌৰসভাৰ দ্বাৰা স্থাপন কৰা মানৱ মল নিষ্কাশন কেন্দ্ৰটো পৰিদৰ্শন কৰে। দলটোৱে আবেলি আৱৰ্ত ভৱনৰ সভাকক্ষত বিভাগীয় বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰীৰ নেতৃত্বত যোৱা দলটোত বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, কাটলিচাৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু অসম বিধানসভাৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্য সদস্য হিচাপে আছিল। ভাৰতীয় অনন্য পৰিচয় জ্ঞাপক প্ৰাধিকৰণ চমুকৈ UIDAIয়ে 5-7 বছৰ বয়সৰ শিশুসকলৰ লগতে 15-17 বছৰ বয়সৰ ল'ৰা ছোৱালীসকলৰ আধাৰত বায়োমেট্ৰিক আপডেট বাধ্যতামূলকভাৱে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। এই প্ৰক্ৰিয়াৰ সহায়ত শিশু বা কিশোৰটিৰ ফটো 10টা আঙুলিৰ চাপ লোৱাৰ লগতে চকুৰ মণি স্কেন কৰা হয়। বায়োমেট্ৰিক আপডেট নকৰাকৈ আধাৰ ব্যৱহাৰৰ ফলত বিদ্যালয়ত নামভৰ্তি আৰু প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন তথা জলপানী লাভৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে বুলিও কোৱা হৈছে। আধাৰত বায়োমেট্ৰিক্স আপডেট কৰাৰ বাবে সমীপৰ আধাৰ কেন্দ্ৰত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদিত লোকসকল যদি কোনো এটা স্থানলৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাৰতীয় হিচাপে থাকে তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে।
উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰি। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে, যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকে। কিন্তু তেওঁলোকে যি জাগালৈকে উঠি যাব সেই জাগাত তেওঁলোকৰ নাম সোমাব পাৰে, কিন্তু যি জাগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই, লাইটো নাই, ঘৰো নাই, পানীও নাই, তেওঁ ৰাতি নাথাকেও, গতিকে তেওঁৰ নাম সেই জাগাত সোমাব নোৱাৰে। যেনেকে উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল, কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব। তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল ঢিঙত সোমাব, যদি ৰূপহীৰ পৰা আহিছিল ৰূপহীত সোমাব, আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায়, কোনোবা পশ্চিমবংগত গ'ল, কেৰালাত গ'ল, তাতে সোমাব, কিন্তু য'ত উচ্ছেদ হৈছে সেই জাগাত থাকিব নোৱাৰে।
ইপিনে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে আজি পুনৰ উচ্ছেদ চলোৱা হয়। অভয়াৰণ্যখনৰ 8-6 হেক্টৰ ভূমিত কালি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল। আজিও তেজপুৰ সদৰ ৰাজচক্ৰ আৰু ঠেলামৰা ৰাজচক্ৰৰ অধীনৰ জামুকটল, আৰিমাৰী চৰ, গণেশটাপু চৰ, লাঠিমাৰী চৰৰ লগতে 46 খুণ্ডলীয়া আৰু লহৈৰা দ্বীপ চৰত কেইবাখনো বুলডজাৰ ব্যৱহাৰ কৰি অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰা হয়। শোণিতপুৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি দখলকাৰীসকলক যোৱা বছৰৰ 24 নৱেম্বৰতে উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল। প্ৰশাসনে তেওঁলোকক 15 দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে 12 ডিচেম্বৰত শুনানি প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰিছিল। সেই শুনানিতে অঞ্চলসমূহ ভূমি সংৰক্ষিত বনানীকৰণ অঞ্চল হিচাপে আইনীভাৱে প্ৰমাণিত হয়। ইয়াৰ পাছতে প্ৰশাসনে উচ্ছেদৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। আজি দ্বিতীয় দিনাৰ উচ্ছেদ অভিযানৰ সময়ত আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছিল। বিভাগীয় নিৰ্দেশ অমান্য কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে জিলাখনৰ 38 গৰাকী অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এনে নিৰ্দেশৰ জৰিয়তে অধ্যক্ষ প্ৰধান শিক্ষকসকলক দুদিনৰ ভিতৰত লিখিতভাৱে কাৰণ দৰ্শাবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে যোৱা 1 জানুৱাৰীত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰা হৈছিল। এই সভাত শিক্ষানুষ্ঠানসমূহৰ সকলো অধ্যক্ষ আৰু প্ৰধান শিক্ষকক উপস্থিত থাকিবলৈ বিভাগীয়ভাৱে নিৰ্দেশনা দিয়া হৈছিল। এনে নিৰ্দেশৰ পিছতো 38 গৰাকী অধ্যক্ষ আৰু প্ৰধান শিক্ষক সভাখনত অনুপস্থিত থাকে। অনুমতিবিহীনভাৱে 38 গৰাকী অধ্যক্ষ প্ৰধান শিক্ষক অনুপস্থিত থকাটো পোহৰলৈ অহাৰ পিছতে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে তেওঁলোকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি দুদিনৰ ভিতৰত অৰ্থাৎ 8 জানুৱাৰীৰ ভিতৰত লিখিত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি 2 গৰাকী পাৰিষদক 2টাকৈ বিভাগৰ দায়িত্ব অৰ্পণ কৰে। 27 নম্বৰ নাগৰিজুলি সমষ্টিৰ পাৰিষদ লক্ষী দাসক মীন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তত্বাৱধায়ক ৰূপে নিযুক্তি দিছে। একেদৰে পাৰিষদ কামেশ্বৰ ৰায়ক ভূমি সংৰক্ষণ আৰু উদ্যান শস্য বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। কোকৰাঝাৰত অৱস্থিত বিটিচিৰ সচিবালয়ত আজি 2 গৰাকী পাৰিষদে শপত গ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত জিলা আয়ুক্ত স্বপ্নীল পালে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰে। জিলা আয়ুক্তগৰাকীয়ে বিষয়া কৰ্মচাৰীসকলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্ধাৰিত কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি সকলোৰে সৈতে নম্ৰ ব্যৱহাৰ কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলক একাগ্ৰতা আৰু নিষ্ঠাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। এই মত বিনিময় অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, অতিৰিক্ত আয়ুক্ত কেচিঅ কৰণ পেগু, কংকন শৰ্মা, নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰা, সহকাৰী আয়ুক্তসকলৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু ন্যায়াধীশ বিজয় বিষ্ণই, আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘাৱাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত থকা উকিল সন্থাই গুৱাহাটীৰ স্থায়ী প্ৰাংগণত উকিল সন্থাৰ সদস্যসকলে আজি অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত 140 বছৰ গৰকা ঐতিহ্যমণ্ডিত উকিল সন্থাই গুৱাহাটীৰ স্থায়ী ভৱনটো ভাঙিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটী উকিল সন্থাৰ অনশন কাৰ্যসূচীত গুৱাহাটীৰ তৰণী সন্থা আৰু ষ্টেম ভেণ্ডৰ এছ'চিয়েচনেও সহযোগিতা আগবঢ়ায়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰৰ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্ৰয়োদশ দিনালৈ গ্ৰন্থমেলাত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হয় বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডঃ অনুজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা সতপথী সন্মানীয় অতিথি হিচাপে উপস্থিত আছে। এই অনুষ্ঠানত লেখক সাহিত্যিক অৰূপ কুমাৰ দত্ত, শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সন্ধিয়া গ্ৰন্থমেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তামোলপুৰ জিলাৰ কুমাৰীকাটাত আজিৰে পৰা অসমী ভোগালী মেলা 2026 অনুষ্ঠিত হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মেলাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তামোলপুৰ জিলাৰ উদ্যোগত কৰা হৈছে। জিলাখনৰ তামোলপুৰ, নাগৰিজুলি আৰু গুৰেশ্বৰ খণ্ডৰ 30টাৰো অধিক আত্মসহায়ক গোট আৰু থলুৱা বিপণীয়ে এই মেলাত অংশগ্ৰহণ কৰিছে। আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পিঠা পনা আৰু হস্ততাঁত সামগ্ৰীৰে মেলাৰ বিপণীসমূহ সজাই তোলা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু শোণিতপুৰ জিলা মিছন মেনেজমেণ্ট ইউনিটৰ উদ্যোগত অহা 9ৰ পৰা 11 জানুৱাৰীলৈ তেজপুৰত অসম ভোগালী মেলা 2026ৰ আয়োজন কৰা হৈছে। চহৰখনৰ ঐতিহাসিক কলেজিয়েট খেলপথাৰত হ'বলগীয়া এই মেলাত জিলাখনৰ মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী আৰু প্ৰদৰ্শন কৰিব। জিলা মিছন মেনেজমেণ্ট ইউনিটে প্ৰকাশ কৰা মতে এই মেলাৰ জৰিয়তে গ্ৰাম্য মহিলাসকলৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ মাজত উদ্যমিতাৰ মনোভাৱ গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি কৃষক পঞ্জীয়ন কাৰ্যসূচী সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। এই সভাত কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া, তথ্যৰ শুদ্ধতা আৰু ক্ষেত্ৰ পৰ্যায়ত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। তদুপৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সভাত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে কৃষি বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ স্বাস্থ্যখণ্ডত আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে। সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। 1,16,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ এই ভৱনটোত দুটা LDR কক্ষ, পৰ্যবেক্ষণ কক্ষ, শিশু যতন কেন্দ্ৰ, অস্ত্ৰোপচাৰ কক্ষ, শিশু দুগ্ধপান কক্ষ, পৰীক্ষাগাৰ, আল্ট্ৰাচাউণ্ড কক্ষ ইত্যাদি আছে। কলিয়াবৰৰ 1 নম্বৰ বৰঘুলিত আজি অগ্নিদগ্ধ হৈ এটি 3-মহীয়া শিশুৰ মৃত্যু হয়। বৰঘুলিৰ ৰাজব আলী আৰু মতিবুৰ ৰহমানৰ বাসগৃহত হোৱা অগ্নিকাণ্ডৰ ফলত শিশুটিৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোকো আহত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিকাশৰ অনুৰূপ গতি অব্যাহত থাকিলে অসমে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। সৰ্বভাৰতীয় ব্যাঘ্ৰ গণনা 2026ৰ অংশ হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানত বাঘ গণনা অব্যাহত। শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজি দ্বিতীয় দিনৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান। বিভাগীয় নিৰ্দেশ অমান্য কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ 38গৰাকী অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি। আৰু অসম গ্ৰন্থমেলাৰ আজি সামৰণিৰ দিনা অগণন লোকৰ সমাগম। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।